প্ৰথম চমুৱেল 28 ডায়ুদে ফিলিষ্টিয়া সৈন্য সামন্তৰ লগ লোৱা চৌলে এজনী ভূত পোহা তিৰোতাৰ ওচৰলৈ যোৱা। সেই সময়ত পলেষ্টিয়া লোকসকলে ইজৰাইলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য সামন্ত গোটাবলৈ ধৰিলে। তাতে আখিছে ডায়ুদক ক'লে, তুমি আৰু তোমাৰ লোকসকলে সৈন্য সামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয় জানিবা। তেতিয়া ডায়ুদে আখিছক ক'লে, ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে সেয়া আপুনি জানিব পাৰিব। তেতিয়া আখিছে ডায়ুদক ক'লে, বাৰু, জীয়াই থকালৈকে ময়ো তোমাক মোৰ ৰখীয়া পাতিম। চমুৱেলৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যুত ইজৰাইলীয়াসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজৰ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত জনা লোকসকলক চৌলে দেশৰ পৰা আঁতৰ কৰিলে। পলেষ্টিয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত চাৱনি পাতিলে। আৰু চৌলেও আটাই ইজৰাইলী লোকক গোট খুৱালে আৰু গিলবোৱাত চাৱনি পাতিলে। চৌলে যেতিয়া পলেষ্টিয়াসকলৰ সৈন্য সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে। তেতিয়া চৌলে সহায় বিচাৰি যীহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যীহোৱাই সপোনৰ দ্বাৰাই বা উৰিমৰ দ্বাৰাই বা ভাববাদীসকলৰ দ্বাৰাই হওক কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে। তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক'লে, তোমালোকে মোৰ অৰ্থে কোনো পেটাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা, তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম। পাছত তেওঁ দাসবোৰে তেওঁক ক'লে, চাওক, অইন দুৱৰত এজনী পেটাত্মাৰ সৈতে কথা কোৱা মহিলা আছে। তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্মবেগ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়ে সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক'লে, মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক'ম তেওঁক তুলি আনা। তেতিয়া সেই মহিলাই তেওঁক ক'লে, চাওক, চৌলে কি কৰিলে সেই বিষয়ে আপুনি জানে। তেখেতে পেটাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান পাতিছে? তাতে চৌলে জিহুৱাৰ নামেৰে তাইৰ আগত শপত খাই ক'লে, জিহুৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব। তেতিয়া সেই মহিলাই তেওঁক সুধিলে, মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম? তেতিয়া তেওঁ ক'লে, চমুৱেলক তুলি আনা। তেতিয়া সেই মহিলাই চমুৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক'লে, আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়ে চৌল। তেতিয়া ৰজাই তাইক ক'লে, ভয় নকৰিবা, তুমি কি দেখি আছা? তাতে সেই মহিলাই চৌলক ক'লে, এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছো। চৌলে তাই সুধিলে, তেওঁ দেখাত কেনেকুৱা? তাই ক'লে, এজন বৃদ্ধ লোক উঠি আহিছে, তেওঁ দীঘল চোলাৰে ঢকা আছে। তেতিয়া চৌলে তেওঁক চমুৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে। পাছত চমুৱেলে চৌলক সুধিলে, তুমি মোক কিয় উঠাই আনি আমনি কৰিছা? তাতে চৌলে উত্তৰ দিলে, মই অতি সংকটত আছোঁ। পলেষ্টিয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু জিহুৱাই মোক ত্যাগ কৰিলে। ভাববাদীৰ দ্বাৰাই বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই, সেয়ে মই কি কৰা উচিত সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলোঁ। তেতিয়া চমুৱেলে চৌলক ক'লে, এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো জিহুৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ'ল। জিহুৱাই যেনেদৰে মোৰ যোগেদি কৈছিল তেওঁ তেনেকৈ কৰিলে, আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ ডায়ুদক দিলে, কিয়নো তুমি জিহুৱাৰ বাক্য পালন কৰা নাই আৰু অমালেকলৈ তেওঁ প্ৰচণ্ড ক্ৰোধ সিদ্ধ কৰা নাই। এইকাৰণে যীহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে। যীহোৱাই তোমাক আৰু ইজৰাইলকো পলেষ্টিয়াসকলৰ হাতত শুধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হবা। যীহোৱাই ইজৰাইলৰ সৈন্য সামন্তসকলকো ফিলিষ্টিয়াসকলৰ হাতত সমৰ্পণ কৰিব। তেতিয়া চৌলে চমুৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাশাৰে থকাৰ বাবে তেওঁ গাত একো শক্তি নাছিল। পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁ অতিশয় ব্যাকুল হোৱা দেখিলে। তাতে তাই তেওঁক ক'লে, চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোনাৰ প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ। এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক, তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব। কিন্তু চৌলে অমান্তি হ'ল আৰু ক'লে, মই ভোজন নকৰোঁ। তথাপি তেওঁ দাসসকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে। তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল। সেই মহিলাৰ ঘৰত এটা ডামৰি আছিল, তাতে তাই সেই ডামৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটালৈ খচি খমিৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে। তাৰ পাছত চৌল আৰু তেওঁৰ দাসসকলৰ আগত সেইবোৰ আনি দিলে আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ'ল।